এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিকে ধৰি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ইউ পি পি এল আৰু বি পি এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ প্ৰায় আটাইবোৰ জিলাৰ কেইবাটাও সমষ্টিত কালি 109গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। এতিয়ালৈকে 116গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। উল্লেখযোগ্য যে অহা 23 মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে কালি নিশা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল স্বাক্ষৰিত তালিকা অনুসৰি জালুকবাৰী সমষ্টিত বিদিশা নেওগ, টংলাত ৰোহিত পাৰিগা, বিশ্বনাথত জয়ন্ত বৰা, নাওবৈচাত ডঃ জয়প্ৰকাশ দাস, মাহমৰাত জ্ঞানদীপ মোহন, তিতাবৰত প্ৰাণ কুৰ্মী আৰু হাইলাকান্দি সমষ্টিত ৰাহুল ৰয়ক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। একেখন তালিকাতেই কংগ্ৰেছে 11টা সমষ্টিক, বিৰোধী ঐক্যৰ সহযোগী ৰাইজক দলক প্ৰতিদ্বন্দ্বিতাৰ বাবে দিছে। ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া সমষ্টিকেইটা হৈছে মানস, দলগাঁও, ধিং, কলিয়াবৰ, তেজপুৰ, চিচিবৰগাঁও, মাৰ্ঘেৰিটা, ডিগবৈ, শিৱসাগৰ, মৰিয়নী আৰু বোকাখাট। আনহাতে ৰাইজৰ দলে কালি শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে অখিল গগৈৰ নাম উল্লেখ কৰি এখন 8জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছে কালি প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। 17জনীয়া প্ৰাৰ্থী তালিকা অনুসৰি বাওখাংগ্ৰী সমষ্টিত উদাংশ্ৰী নাৰ্জাৰী, বিলাচীপাৰাত মমিনুৰ ইছলাম, জলেশ্বৰত আৰিফ আখতাৰ আহমেদ, অভয়াপুৰীত কৌশিক ৰঞ্জন দাস, বজালীত কল্যাণী স্কলিতা, চমৰীয়াত দুলু আহমেদ, বকু ছয়গাঁৱত ভোগলাল ৰাভা, পলাহবাৰীত বিকাশ নাথ যোগী, বৰক্ষেত্ৰীত আমিৰুল ইছলাম, গোৰেশ্বৰত ৰঞ্জন চৌহান, মঙলদৈত হৰেকৃষ্ণ ডেকা, ধেমাজিত নৰেন্দ্ৰ কুমাৰ পাও, ডিগবৈত জিতেন নাগ, মাকুমত দিলীপ মৰাণ, উদাৰবন্দত তপন দাস, কাটিগড়াত ফজলুৰ ৰহমান লস্কৰ আৰু সোণাইত শ্বাহজাহান লস্কৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সাধাৰণ পৰ্যবেক্ষকদ্বয় হিমশেখৰ গুপ্তা আৰু প্ৰদীপ কৃষ্ণা ৰাও ডাংগেই কালি মহানগৰীৰ বেটকুচিৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। এই দুয়োগৰাকী পৰ্যবেক্ষকৰ লগত আৰক্ষী পৰ্যবেক্ষক আছলাম খান আৰু ব্যয় পৰ্যবেক্ষকদ্বয় ৰত্নপ্ৰকাশ তথা ৰজত সেনো উপস্থিত থাকে। নিৰ্বাচনৰ সময়ত ব্যৱহাৰ হ'বলগীয়া ষ্ট্ৰংৰুমকে ধৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ যাৱতীয় দিশসমূহ পৰ্যবেক্ষক দুগৰাকীয়ে পৰ্যালোচনা কৰে। এই পৰিদৰ্শনকালত কামৰূপ মহানগৰৰ জিলা নিৰ্বাচনী বিষয়া স্বপ্নীল পালো উপস্থিত থাকে। নিৰ্বাচন আয়োগে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দৰং নিৰ্বাচনী জিলাৰ অধীনৰ সকলো কাৰ্যালয়ৰ মুৰববী, পি এছ ইউ, বেংক কৰ্তৃপক্ষক নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰবিবাৰ আৰু ঘোষিত ছুটীৰ দিনতো কাৰ্যালয় খোলা ৰাখিবৰ বাবে দৰং জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আয়ুষী জৈনে জাৰি কৰা এই নিৰ্দেশনা দেশৰ নিৰ্বাচন আয়োগৰ সামগ্ৰিক তত্বাৱধান, দিশ নিৰ্দেশ আৰু নিয়ন্ত্ৰণৰ অধীনত বলবৎ কৰা হৈছে। ইয়াৰ লগতে তেনেধৰণৰ বন্ধৰ দিনবোৰত অন্ততঃ এজন কাৰ্যালয় সহায়ক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত থকাটো নিশ্চিত কৰা হৈছে। এই নিৰ্দেশনা উলংঘন হলে বা পালন কৰাত ব্যৰ্থ হলে সংশ্লিষ্ট চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ পৰামৰ্শ অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা আয়ুক্তৰ নিৰ্দেশনাত উল্লেখ আছে। লখিমপুৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ত কালি নিৰ্বাচনী সজাগতা সন্দৰ্ভত বিশেষ অভিযান চলোৱা হয়। এই অভিযানৰ অধীনত সমাগত বিধানসভা নিৰ্বাচনৰ জনসাধাৰণৰ অধিক অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে তেওঁলোকক সজাগ কৰাৰ দিশত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। টিয়ক আৰু যোৰহাট বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শিল্পা প্ৰভাকৰ সতীশে কালি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে নিৰ্বাচনী প্ৰস্তুতিৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত পৰিৱেশকগৰাকীয়ে ভোটদাতাসকলৰ সুবিধাৰ্থে ভোটকেন্দ্ৰসমূহত থকা মৌলিক সা সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু অন্যান্য প্ৰয়োজনীয় দিশসমূহ পৰ্যবেক্ষণ কৰে। ৰাজ্যজুৰি আজি পবিত্ৰ ঈদ উল ফিতৰ উলহ মালহেৰে পালন কৰা হৈছে। মাহজোৰা উপবাসৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ পালনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত পবিত্ৰ নামাজৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।